ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
এই জীৱনৰে বাট মন পিছলোৱা ঘাট কপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰ কে কুৰি বাট ভাৱনা এৰিছে মতি এই জীৱনৰে বাট বিচাৰি তুমিহে যাত্ৰী খাইছা বাথুৰী ঘাটকে নিচিনি ভতিয়াই বুলিছা অপথক লোলা সাৱতি অপথক লোলা সাৱতি বাটৰ পোহৰ প্ৰভু যীশুহে তেওঁহে জীৱনৰ জ্যোতি যিশুতে নিজকে সপে যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে জটিল জীৱন শিথিল কৰি যদিহে যিশু দিয়া শান্তিৰ কুমাৰে শান্তি আনিব জোৰ পৰিব জনসমুদ্ৰত একাকী যাত্ৰাত যিশুহে লগৰীয়া এই জীৱনৰে বাট মন পিছলোৱা ঘাট কপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি কেকুৰি বাট ভাৱনা এৰিছে মতি এই জীৱনৰে বাট
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াওক। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি চুটিকৈ প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো কিয়নো প্ৰভু তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক এই বিশেষ সুযোগ দান কৰিছা। প্ৰভু, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আজি স্পষ্টকৈ কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰাকৈ বৰষাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহিমিয়া পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি দেখিছিলো যে নহিমিয়াই জিৰচালেমৰ দেৱাল ভঙা চিঙা অৱস্থাত থকা বুলি আৰু ইছৰাইলীয় লোকসকলে অতি লাজ আৰু অপমানত থকা বুলি জানিব পাৰি অতি দুখ আৰু বেজাৰ পাই লঘোণ দি ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছিল। তেওঁ নিজে জিৰচালেমলৈ গৈ সেই দেৱাল পুনৰ গঠনৰ কামত লাগি যাবলৈ মনতে চিন্তা কৰিছিল, কিন্তু তেওঁ অৰ্তক্ষত্ৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আছিল। সেইকাৰণে ৰজাৰ পৰা অনুমতি পালেহে তেওঁ যাব পাৰিব, সেই কথা তেওঁ জানিছিল। সেইকাৰণে তেওঁ ঈশ্বৰৰ ওচৰত ইছৰাইল জাতি নিজৰ পিতৃবংশ আৰু নিজৰ হৈ পাপ স্বীকাৰ কৰি ক্ষমা ভিক্ষা কৰি ঈশ্বৰক এইবুলি প্ৰাৰ্থনা জনাইছিল যাতে ঈশ্বৰে ৰজাৰ মনত প্ৰভাৱ পেলায় আৰু ৰজাৰ দৃষ্টিত তেওঁক অনুগ্ৰহ প্ৰাপ্ত কৰে। আজি আমি নহিমিয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ত দেখিবলৈ পাম যে নহিমিয়াই ৰজাৰ আগত সেই অনুৰোধ ৰাখিছে আৰু ৰজাই তেওঁক জিৰচালেমলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। আহক আমি নহিমিয়া 2 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা পঢ়ি যাওঁ। প্ৰথম পদ, অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 20 বছৰৰ বছৰি নিচান মাহত ৰজাৰ আগত দ্ৰাক্ষাৰস থকাত মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলো। তাৰ আগেয়ে মই তেওঁৰ আগত কেতিয়াও মুখ বিবৰণ কৰা নাই। দানিয়েলৰ 70 সপ্তাহৰ সেই ভাৱবাণীটোৰ ইয়াতেই আৰম্ভণি ঘটিছে। এই কথা মন কৰক, অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 20 বছৰত ভাৱবাদী দানিয়েলৰ ভৱিষ্যৎবাণী ফলিওৱাৰ ক্ষেত্ৰত এই তাৰিখটো অতি গুৰুত্বপূৰ্ণ। এই নহিমিয়া নামৰ ব্যক্তিজন অতি ৰঙিয়াল স্বভাৱৰ ব্যক্তি আছিল, সেই কথা আমি দেখিবলৈ পাম। তেওঁক যদি আমি ব্যক্তিগতভাৱে লগ পালোহেঁতেন তেনেহলে লগ পাই নিশ্চয় ভাল পালোহেঁতেন। তেওঁ নিশ্চয় অতি জনপ্ৰিয় ব্যক্তি আছিল। তেওঁ ৰজাঘৰীয়া কৰ্মচাৰী আছিল, ৰজাৰ পাণপাত্ৰ ধৰোতা আছিল। ৰজাক খাবলৈ দিয়া সকলোবোৰ বস্তু তেওঁ আগতে খাই চাব লাগিছিল। যদি তেওঁৰ গাত কোনো বেমাৰ আজাৰ আদিয়ে দেখা নিদিয়ে তেতিয়াহে সেই খাদ্য ৰজাক খাবলৈ দিয়া হৈছিল। গতিকে পাণপাত্ৰ ধৰোতাৰ সেই চাকৰিটো অতি বিপদজনক চাকৰিও আছিল, নহয় জানো? নহিমিয়া ৰজাৰ পাণপাত্ৰ ধৰোতা আছিল কাৰণে প্ৰায় সকলো সময়তে ৰজাৰ আগতেই থাকিব লাগিছিল। সকলো সময়তে ৰজাৰ লগত থকা কাৰণে তেওঁ ৰজাৰ বন্ধুৰ নিচিনাও হৈ পৰিছিল বুলি আমি অনুমান কৰি ল'ব পাৰোঁ। হয়তো বহুত সময়ত ৰজাই কিবা সিদ্ধান্ত লোৱাৰ সময়ত নহিমিয়াক সুধিছিল, এই বিষয়ে তোমাৰ মতামত কি? বহু সময়ত পাণপাত্ৰ ধৰোতাজন ৰজাৰ পৰামৰ্শদাতা যেনো হৈ পৰে, মন্ত্ৰীৰ নিচিনা হৈ পৰে। নহিমিয়াই জিৰচালেমলৈ উভতি নগৈ বাবিলৰ বন্দী অৱস্থাতেই ৰৈ যোৱাৰ এইটো এটা কাৰণ আছিল বুলি আমি হয়তো অনুমান কৰিব পাৰোঁ। তেওঁ হয়তো ভাবিছিল যে ৰজাৰ লগত তেওঁৰ চিনাকি থকাৰ কাৰণে তেওঁ নিজৰ জাতিৰ লোকসকলক কিবা প্ৰকাৰে সহায় কৰিব পাৰিব। সেইকাৰণে হয়তো তেওঁ জিৰচালেমৰ পৰা অহা নিজৰ জ্ঞাতি ভাইক লগ পাই জিৰচালেমৰ বাতৰি সুধিছিল। নহিমিয়াই ৰজাক এটা অনুৰোধ জনাব খুজিছিল, তাৰ কাৰণে তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনাইছিল। কিন্তু তেওঁৰ মনত ইমান দুখ লাগি আছিল যে তেওঁ সেই অনুৰোধ কৰিবলৈ মানসিকভাৱে সাজু নাছিল। জিৰচালেমৰ বাতৰি শুনাৰ পাছৰ পৰাই তেওঁ শোক কৰি লঘোণ দি অতি বিমৰ্ষ অৱস্থাত আছিল। হয়তো তেওঁৰ চকু ৰঙা পৰি আছিল। নহিমিয়া সদায় আনন্দ মনেৰে থকা ব্যক্তি আছিল। তেওঁ আগতে কেতিয়াও বিমৰ্ষ মনেৰে থকা ৰজাৰ চকুত পৰা নাছিল। গতিকে ৰজাই নহিমিয়াক দেখিয়েই বুজি পাইছিল যে নহিমিয়াৰ মনত কিবা দুখ লাগি আছে, কাৰণ ৰজাই তাৰ আগলৈকে নহিমিয়াক সদায় হাঁহি মুখে থকা দেখিছিল। দ্বিতীয় পদত চাওক, পাছে ৰজাই মোক সুধিলে, তোৰ নৰিয়া নোহোৱাকৈয়ে মুখ বিবৰ্ণ কিয়? মনৰ বেজাৰৰ বাহিৰে ইয়াৰ আন একো কাৰণ নাই। তেতিয়া মোৰ অতিশয় ভয় লাগিল। নহিমিয়াৰ মনৰ দুখ যে মুখমণ্ডলত ফুটি উঠিছিল সেই কথা নহিমিয়াই ভাবিব পৰা নাছিল। তেওঁ হয়তো মনৰ দুখ ঢাকি ৰাখিব খুজিছিল কিন্তু সফল হ'ব পৰা নাছিল। গতিকে ৰজাই তেওঁক সুধিলে, তোৰ মনত কিয় দুখ লাগি আছে? তোৰ কোনো বেমাৰ হোৱা নাই নিশ্চয়, গতিকে নিশ্চয় তোৰ মনত কিবা বেজাৰ লাগি আছে, কিবা কথাই তোক আমনি কৰি আছে, সেই কথাটো কি মোক ক। সেই কথা শুনি নহিমিয়াৰ অতিশয় ভয় লাগিল। ইয়াতে এটা কথা আমি মন কৰা ভাল হ'ব, নহিমিয়াই ৰজাক এটা অনুৰোধ জনাবলৈ ইচ্ছা কৰি আছিল যাতে ৰজাই তেওঁক জিৰচালেমলৈ যাবলৈ অনুমতি দিয়ে। সেইবাবে তেওঁ ঈশ্বৰক প্ৰাৰ্থনাও জনাইছিল যাতে ঈশ্বৰে ৰজাৰ দৃষ্টিত তেওঁক অনুগ্ৰহ প্ৰাপ্ত কৰে। কিন্তু নহিমিয়াই সেই অনুৰোধ জনাবলৈ সাহস গোটোৱাৰ আগতেই ৰজাই উপযাচি নহিমিয়াক সেই দুখৰ কাৰণ সোধাত নহিমিয়াই সেই অনুৰোধ জনোৱাৰ সুযোগ বিচাৰি পালে। দেখিলেনে প্ৰিয় শ্ৰোতা, ঈশ্বৰে যেতিয়া সহায় কৰে আমি আশা কৰিব পৰাতকৈ বেছিকৈ সহায় কৰে। আমি ভাবিব নোৱাৰা ধৰণে আমালৈ সুযোগ সুবিধা উলিয়াই দিয়ে। আমি অতি দুৰ্বল আৰু ভয়াতুৰ হ'ব পাৰোঁ, কিন্তু ঈশ্বৰে সহায় কৰি দিলে আমি যিকোনো সমস্যাৰ সন্মুখীন হোৱাৰ আৰু জয়যুক্ত হোৱাৰ সুযোগ পাব পাৰোঁ। ঈশ্বৰে যেতিয়া আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আমাৰ কেতিয়াবা বিশ্বাস কৰিবলৈকে টান লাগে। আমি ভাবোঁ, ইমান সোনকালে ইমান সহজতেই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলেনে? কিন্তু নিজৰ সন্তানসকলৰ প্ৰতি ঈশ্বৰৰ বিশেষ প্ৰেম আৰু কৰুণা পদে পদে প্ৰকাশ পায়। আমি মাত্ৰ ধন্যবাদেৰে কৃতজ্ঞতাৰে সেই আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সাজু হৈ থাকিব লাগে। ইয়াত আমি দেখিলো ঈশ্বৰে নহিমিয়াই আশা কৰাৰ আগতেই প্ৰাৰ্থনাৰ উত্তৰ দিলেই। তিনি নম্বৰ পদটো চাওক। পাছে মই ৰজাক কলো, মহাৰাজ চিৰজীৱী হওক, যি স্থলত মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই, সেই নগৰখন উচ্ছন্ন হৈ পৰি আছে আৰু তাৰ দুৱাৰবোৰ জুইৰে পোৰা হল, এনেস্থলত কিয় মোৰ মুখ বিবৰ্ণ নহব? নহিমিয়াই কৈছিল, মহাৰাজ দীৰ্ঘজীৱী হওক। নহিমিয়া ৰজাৰ পাণপাত্ৰ ধৰোতা আছিল। ৰজাই খোৱাৰ আগতে তেওঁ খাই চাব লাগিছিল, গতিকে প্ৰয়োজন হলে ৰজাৰ কাৰণে তেওঁ মৰিবলৈকো সাজু থাকিব লাগিছিল। গতিকে ৰজাক দীৰ্ঘজীৱী হবলৈ কোৱাৰ অধিকাৰ নহিমিয়াৰ আছিল। ৰজা ভালে কুশলে থকাটো তেওঁ নিশ্চয় বিচাৰিছিল, তাত কোনো সন্দেহ নাই। তাৰপিছত তেওঁ নিজৰ মনৰ দুখৰ কথা প্ৰকাশ কৰিছিল। মোৰ উপৰি পুৰুষসকলৰ ঠাই, য'ত তেওঁলোকৰ মৈদামবোৰ আছে, সেই জিৰচালেম ভঙা চিঙা অৱস্থাত আছে, গতিকে মোৰ দুখ নালাগিব কিয়? গতিকে নহিমিয়াই অতি খোলাখুলিকৈ নিজৰ মনৰ দুখৰ কথা ৰজাৰ আগত প্ৰকাশ কৰিলে। চাৰি নম্বৰ পদ। তেতিয়া ৰজাই মোক কলে, তই কি ভিক্ষা মাগিছ? নহিমিয়াই যে ৰজাক কিবা অনুৰোধ জনাব খুজিছে সেইটো ৰজাই বুজি পাইছিল। গতিকে ৰজাই পোনে পোনে সুধিলে, তই মোৰ পৰা কি অনুগ্ৰহ বিচাৰিছ, বা তই মোক কি অনুৰোধ কৰিব খুজিছ? ৰজাই ইমান চিধা চিধি সুধিব বুলি নহিমিয়াই হয়তো ভাবিব পৰা নাছিল। এতিয়া নহিমিয়াই ৰজাক অনুৰোধ জনোৱাৰ সুবিধা পাই মনে মনে ঈশ্বৰক চিন্তা কৰিছে। পাঁচ নম্বৰ পদত চাওক। তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক কলো, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক যিহুদালৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক, মই তাক পুনৰাই সাজিম। অৰ্থাৎ নহিমিয়াই ৰজাৰ আগত চুটিৰ দৰখাস্ত কৰিছে। কিন্তু সেই দৰখাস্ত কৰাৰ আগতে তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি লৈছে। নহিমিয়াই জিৰচালেমৰ পুনৰ নিৰ্মাণৰ কাম নিজে হাতত ল'বলৈ মনতে সিদ্ধান্ত কৰিছে আৰু সেই কাম কৰিবলৈ যাবলৈ ৰজাৰ পৰা ছুটি বিচাৰিছে। নহিমিয়াৰ সেই অনুৰোধ শুনি ৰজাই কি উত্তৰ দিলে চাওক। ছয় নম্বৰ পদ। তেতিয়া ৰজাই মোক সুধিলে, সেই সময়ত ৰাণী তেওঁৰ ওচৰত বহি আছিল, তই কিমান দিনৰ নিমিত্তে যাবি আৰু কেতিয়া উলটি আহিবি? পাছে ৰজাই অনুগ্ৰহ কৰি মোক পঠাই দিলে, মই তেওঁৰ গুৰিত সময় নিৰূপণ কৰিলোঁ। ৰজাই নহিমিয়াক বেছ ভাল পাইছিল বুলি আমি অনুমান কৰিব পাৰোঁ, কাৰণ ৰজাই যাবলৈ অনুমতি দিছেই, মাত্ৰ কিমান দিনৰ কাৰণে নহিমিয়া যাব খুজিছে সেইটোহে জানিব খুজিছে। নহিমিয়া নিশ্চয় অতি বিশ্বাসী লোক আছিল, গতিকে ৰজাই নহিমিয়াৰ কথাত সম্পূৰ্ণ বিশ্বাসো কৰিছিল। হয়তো নহিমিয়াৰ নিচিনা বিশ্বাসী লোকজনক বেছিদিনলৈ যাবলৈ দিবলৈ ৰজাৰ বেছি মন যোৱা নাছিল। তেতিয়া হয়তো ৰাণীয়ে নহিমিয়াৰ হৈ মাত মাতিছিল। মুঠতে এটা কথা আমি নিঃসন্দেহে ক'ব পাৰোঁ যে নহিমিয়া ৰজা আৰু ৰাণী দুয়োৰো প্ৰিয় পাত্ৰ আছিল। নহিমিয়াই কিমান দিনৰ কাৰণে যাব বুলি কৈছিল, কেতিয়া ঘূৰি আহিব বুলি কৈছিল, সেই কথা ইয়াত উল্লেখ কৰা হোৱা নাই। কেৱল সময় এটা নিৰ্ধাৰণ কৰি ৰজাক জনাই দিয়া বুলিহে নহিমিয়াই ইয়াত প্ৰকাশ কৰিছে। ৰজাই নহিমিয়াক যাবলৈ অনুমতি দিয়াত নহিমিয়াই ৰজাক আন এটা অনুৰোধ কৰিলে। সাত নম্বৰ পদত চাওক। মই ৰজাক আৰু কলো, যদি মহাৰাজে ভাল দেখে তেন্তে মই যিহুদা দেশ নাপাওঁ, মানে নদীৰ সিপাৰে থকা দেশাধ্যক্ষবিলাকে যেন মোৰ যাত্ৰাত সহায় কৰে, এই নিমিত্তে তেওঁবিলাকলৈ পত্ৰ দিয়ক। যিহুদা দেশলৈ যাত্ৰা কৰাটো যে যথেষ্ট টান কাম, বাটত যে বহু ধৰণৰ কষ্ট হ'ব পাৰে, সেই কথা নহিমিয়াই বুজি পাইছিল। সেইকাৰণে নহিমিয়াই ৰজাক অনুৰোধ জনাইছিল যাতে ৰজাই নহিমিয়াই পাৰ হৈ যাব লগা অঞ্চলৰ দেশাধ্যক্ষবোৰলৈ চিঠি দিয়ে আৰু তেওঁলোকে যাতে নহিমিয়াক যাত্ৰাত সহায় কৰে। নহিমিয়া ৰজাঘৰীয়া কৰ্মচাৰী, গতিকে ৰজাৰ পৰা সেইখিনি সুবিধা তেওঁ আদায় কৰিব পাৰে, সেইখিনি তেওঁৰ প্ৰাপ্য বুলিও আমি ক'ব পাৰোঁ। ৰজাৰ অনুমতি লৈহে তেওঁ যাত্ৰা কৰিবলৈ ওলাইছে, গতিকে ৰজাৰ পৰা তেনেকুৱা চিঠি এখন লৈ যাবলৈ নিশ্চয় তেওঁৰ অধিকাৰ আছে। নহিমিয়াই ৰজাক আৰু অনুৰোধ কৰিলে, আঠপদত চাওক, আৰু গৃহ সম্বন্ধীয় কোঠৰ দুৱাৰৰ চৌকাঠৰ, নগৰৰ গড়ৰ আৰু মই যি ঘৰত সোমাম তাৰ নিমিত্তে মোক কাঠ দিবলৈ ৰজাৰ কাঠনিৰখীয়া আছফলৈ এখন পত্ৰ দিয়ক, তাতে মোৰ ওপৰত মোৰ ঈশ্বৰৰ মংগলময় হাত থকাত ৰজাই মোক সেই সকলোকে দিলে। নহিমিয়াই আনকি নিৰ্মাণ কাৰ্যৰ বাবে প্ৰয়োজনীয় কাঠৰ কাৰণেও ৰজাক অনুৰোধ জনালে। আনহাতে নহিমিয়াই এইটো কথাও পাহৰা নাই যে ঈশ্বৰ তেওঁৰ সহায় থকা কাৰণেহে ৰজাৰ পৰা তেওঁ সেই সকলোবোৰ অনুগ্ৰহ লাভ কৰিব পাৰিছে। ৰজাঘৰীয়া কৰ্মচাৰী হোৱা কাৰণে তেওঁ সুবিধা গ্ৰহণ কৰিছে, কিন্তু সেই সকলোখিনি ঈশ্বৰৰ অনুগ্ৰহতে সম্ভৱ হৈছে বুলি তেওঁ স্বীকাৰ কৰিছে। প্ৰিয় শ্ৰোতা, সকলো আশীৰ্বাদ, সকলো সা সুবিধা, সকলো সুযোগ আমি ঈশ্বৰৰ অনুগ্ৰহত লাভ কৰা বুলি কবলৈ শিকিব লাগে। আচলতে প্ৰতিটো ক্ষেত্ৰতেই আমি ঈশ্বৰৰ পৰা সহায় ভিক্ষা কৰিব লাগে আৰু প্ৰতিটো আশীৰ্বাদৰ বাবে তেওঁক ধন্যবাদ দিব লাগে। ন নম্বৰ পদ, পাছে মই নদীৰ ইপাৰে থকা দেশাধ্যক্ষবিলাকৰ ওচৰ পাই ৰজাৰ পত্ৰবোৰ তেওঁবিলাকক দিলো। ৰজাই মোৰ লগত সেনাপতি আৰু অশ্বাৰোহী পঠাইছিল। এইখিনি পঢ়ি আমাৰ এনেকুৱা লাগে যেন ৰজাৰ আধাখিনি সৈন্য নহিমিয়াৰ লগতে গৈছিল। ৰজাৰ অন্তৰত ঈশ্বৰে বিশেষ অনুকম্পাৰ ভাৱ জগাই দিছিল আৰু ৰজাই নহিমিয়াৰ প্ৰতিটো অনুৰোধ মানি লৈছিল। এইখিনিতে আমি এটা কথা মনত পেলাব পাৰোঁ, ইজৰাই যেতিয়া জিৰচালেমলৈ যাত্ৰা কৰিছিল তেতিয়া ৰজাৰ পৰা সৈন্য সামন্ত বিচাৰিবলৈ লাজ পাইছিল, কাৰণ তেওঁ ভাবিছিল যে ৰজাই হয়তো কব যে তুমি দেখোন কৈছিলা তোমালোকৰ ঈশ্বৰে সকলো বিপদ আপদৰ পৰা তোমালোকক ৰক্ষা কৰিব পাৰে, এতিয়া আকৌ সৈন্য সামন্ত কিয় বিচাৰিছা। কিন্তু নহিমিয়াই কথাটো বেলেগ ধৰণে ভাবিছিল। তেওঁ ৰজাঘৰীয়া কৰ্মচাৰীৰ কাৰণে সেই সৈন্য সামন্তৰ প্ৰতিৰক্ষা তেওঁৰ প্ৰাপ্য বুলি ভাবিছিল আৰু ঈশ্বৰেই ৰজাৰ মনত প্ৰভাৱ পেলাই সেই প্ৰতিৰক্ষা তেওঁক দিব বুলি বিশ্বাস কৰিছিল। ইয়াত আমি ইজৰা বা নহিমিয়া কাৰো সপক্ষে বা বিপক্ষে কবলৈ যোৱা নাই। ঈশ্বৰে যে বেলেগ বেলেগ মানুহৰ যোগেৰে বেলেগ বেলেগ ধৰণে কাৰ্য কৰে তাকেহে প্ৰকাশ কৰিব খুজিছো। ইজৰা আৰু নহিমিয়া দুয়োজনেই ঈশ্বৰ ভক্ত, কিন্তু দুয়োজনৰ কাৰ্যপ্ৰণালী চিন্তাধাৰা বেলেগ বেলেগ, কিন্তু দুয়োজনকেই ঈশ্বৰে সহায় কৰিছিল আৰু নিজৰ কামত ব্যৱহাৰো কৰিছিল। দহ নম্বৰ পদ, তাতে হেৰোনিয়া সনবল্লত আৰু অম্মুনিয়া টবিয়া দাসে যেতিয়া তাক শুনিলে তেতিয়া ইছৰাইলৰ সন্তানবিলাকৰ মংগলৰ চেষ্টা কৰিবৰ অৰ্থে এজন মানুহ যে আহিছে ইয়াতে তেওঁবিলাকে অতিশয় বেজাৰ পালে। ইছৰাইল জাতিৰ শত্ৰুবোৰ অনবৰতে সষ্টম হৈ আছিলেই। তেওঁলোকে মন্দিৰ নিৰ্মাণৰ কামতো বাধা দিব খুজিছিল, দেৱাল নিৰ্মাণৰ কামতো বাধা দি আহিছিল। এতিয়া পাৰস্য দেশৰ পৰা সৈন্য সামন্ত লগত লৈ কোনোবা এজন অহা কথাটো তেওঁলোকে শুনিলে। সেই লোকজন ৰজাৰ পাণপত্ৰ ধৰোতা আৰু তেওঁ ইছৰাইল জাতিৰ সহায় কৰিবলৈ আহিছে বুলি তেওঁলোকে গম পালে। সেই খবৰ শুনি শত্ৰুবোৰে মনত অতি দুখ পালে। কোনো এটা বাতৰি কাৰোবাৰ বাবে অতি আনন্দৰ আৰু কাৰোবাৰ বাবে অতি দুখৰ বাতৰি হ'ব পাৰে। উদাহৰণস্বৰূপে ধৰক যীশুখ্ৰীষ্টৰ বাতৰি। যীশুখ্ৰীষ্টই জগতলৈ আহি মানৱৰ পাপ গাত পাতি লৈ ক্ৰুচত মানৱৰ হৈ শাস্তি বহন কৰি মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠিল। এতিয়া তেওঁ স্বৰ্গত আছে আৰু এদিন পুনৰ আহি জগতৰ সুধ বিচাৰ কৰিবহি আৰু তেওঁত বিশ্বাস কৰা লোকসকলক স্বৰ্গলৈ লৈ যাবহি। যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ আগে আগে যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন লোকেই অনন্তকালৰ বাবে স্বৰ্গত নিবাস কৰিব। আজি সেই সুবিধা সকলো লোকৰ বাবে বিনামূল্যে আগবঢ়োৱা হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ বাতৰি। যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকলৰ কাৰণে এই বাতৰি অতি শুভ বাতৰি, কিন্তু তেওঁক গ্ৰহণ নকৰা লোকসকলৰ কাৰণে কিন্তু ই অতি দুখৰ বাতৰি। প্ৰিয় শ্ৰোতা, এই বাতৰি আপোনাৰ বাবে সুখৰ নে দুখৰ চিন্তা কৰি চাওকচোন। এঘাৰ নম্বৰ পদ, এইদৰে মই জিৰচালেম পাই সেই ঠাইত তিনিদিন থাকিলোঁ। নহিমিয়াই বাটত ঘটা ঘটনাৰ বৰ্ণনা হয়তো আমাক দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ মূল বিষয়ৰ ওপৰত গুৰুত্ব দিহে কথাখিনি কৈছে। যিবোৰ কথা বেছি প্ৰয়োজনীয় নহয় সেইবোৰ কথাৰ বৰ্ণনা দি তেওঁ কথা বহলোৱা নাই। এইটো এটা শিকিবলগীয়া কথা নহয়নে বাৰু? বাৰ নম্বৰ পদ, পাছে মই আৰু মোৰ লগৰ কেইজনমান পুৰুষে ৰাতিতেই উঠিলোঁ, কিন্তু জিৰচালেমৰ নিমিত্তে যি কৰিবলৈ ঈশ্বৰে মোৰ মনত মতি দিলে তাক কাৰো আগত নকলোঁ, আৰু মই উঠা পশুটোৰ বাহিৰে আৰু কোনো পশু মোৰ লগত নাছিল। জিৰচালেমত উপস্থিত হৈ নহিমিয়াই অনাহক হৈচয় নকৰি ৰাতিৰ আন্ধাৰত জিৰচালেমৰ প্ৰকৃত অৱস্থাটো চাবলৈ গ'ল। তেওঁ লগত কোনো বৃহৎ দল লৈ যোৱা নাছিল। ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰিবলগীয়া কামটো ভালদৰে কৰাতহে তেওঁ গুৰুত্ব দিছিল। 13:14 মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই জিৰচালেমৰ ভগা গড় আৰু জুয়ে পোৰা দুৱাৰবোৰ চাই চাই নাগনাদ আৰু গোবৰ দুৱাৰলৈকে গলো। পাছে মই তাৰ পৰা ভুমুক দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গলো, কিন্তু সেই ঠাইত মই উঠা পশুটোৰ নিমিত্তে যাবলৈ ঠাই নাছিল। সেই ভগা চিগা ঠাইবোৰৰ মাজেৰে যাবলৈ নহিমিয়াৰ যথেষ্ট অসুবিধা হৈছিল, তেওঁ খোজ কাঢ়িব লগা হৈছিল। 15 তেতিয়া মই ৰাতি জুৰিয়েদি ওপৰলৈ উঠি গৈ গড় চালো, পাছে উলটি উপত্যকাৰ দুৱাৰেদি সোমাই ঘৰলৈ আহিলো। নহিমিয়াই এনেদৰে গোটেই নগৰখন পৰিদৰ্শন কৰিলে। 16 কিন্তু মই কলৈ গৈছিলো আৰু কি কৰিবলৈ মন আছিল তাক অধ্যক্ষবিলাকে নাজানিছিল, আৰু তেতিয়ালৈকে মই যিহুদীবিলাকক কি পুৰোহিতবিলাকক কি প্ৰধান লোকবিলাকক কি অধ্যক্ষবিলাকক কি ঘৰৰ কামত লগাব লগা আন মানুহবিলাকক কাকো তাক কোৱা নাছিলো। নহিমিয়াই অতি সাৱধানেৰে কামত আগবাঢ়িছিল। নহিমিয়া অতি ব্যৱহাৰিক জ্ঞানসম্পন্ন লোক আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। পৰিৱেশ পৰিস্থিতি চাই কাম কৰিব তেওঁ জানিছিল। 17:18 পাছে মই তেওঁবিলাকক কলো, আমি কেনে দুৰৱস্থাত আছো, জিৰচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়া পুৰিলে তাক তোমালোকে দেখিছা। এতেকে আহা, আমি জিৰচালেমৰ গড় সাজু, তাতে আমি অপমানৰ বিষয় হৈ আৰু নাথাকিম। পাছে মোৰ ওপৰত থকা ঈশ্বৰৰ মংগলময় হাতৰ কথা আৰু ৰজাই মোক কোৱা বাক্য তেওঁবিলাকক জনালো, তাতে তেওঁবিলাকে সেই ভাল কাৰ্যৰ অৰ্থে নিজ নিজ হাত সবল কৰিলে। নহিমিয়াই জিৰচালেম আৰু আশে পাশে থকা যিহুদী লোকৰ নেতাসকলক গোটাই লৈ এখন সভা পাতিলে। ঈশ্বৰে তেওঁক কেনেদৰে কামত আগবাঢ়িবলৈ উদগাইছে সেই কথা জনালে। ৰজাৰ পৰা কেনেদৰে ছুটিলৈ আহিল, কিয় জিৰচালেমলৈ আহিল সেই কথাও জনালে। জিৰচালেমৰ অৱস্থা ইতিমধ্যে তেওঁ দেখিছিল, গতিকে তেওঁ কলে, আমি কামত লাগি যাওঁ হওক, ঈশ্বৰ আমাৰ সহায় হৈ আছে। তেওঁলোক সকলোৱে তেওঁৰ কথাত হয়ভৰ দিলে। সকলোৱে কলে, আহা আমি উঠি কামত লাগি যাওঁ হওক। নহিমিয়া এজন আদৰ্শ নেতা আছিল। ঈশ্বৰে এনেকুৱা নেতাক ব্যৱহাৰ কৰিব পাৰে। 19 কিন্তু হুৰণীয়া সনবল্লত, অম্মুনীয়া টুবিয়া দাস আৰু আৰবীয়া গেছমে এই কথা শুনি আমাক উপহাস কৰিলে আৰু আমাক হেয়জ্ঞান কৰি কলে, তহঁতে এইটো কি কাম কৰিছ? তহঁতে ৰজাৰ অহিতে বিদ্ৰোহ আচৰণ কৰিবিনে? এয়া শত্ৰুৰ কাম আৰম্ভ হলেই। প্ৰিয় শ্ৰোতা, আমি ভাল কাম কৰিবলৈ আগবাঢ়িলেও শত্ৰুৰ বাধা পাওঁ। সৎ জীৱন যাপন কৰিবলৈ ওলালেও বাধা পাওঁ। বাধা বিভিন্ন ধৰণে আহে। শত্ৰুৱে আমাক হতাশ কৰিব খুজিব পাৰে, নহলে ঠাট্টা বিদ্ৰোপ কৰিব পাৰে। যীশুখ্ৰীষ্টক গ্ৰহণ কৰি সৎভাৱে জীৱন যাপন কৰিবলৈ ইচ্ছা কৰি আগবাঢ়ি অহা লোকসকলেও জগতৰ পৰা ঠাট্টা মস্কৰা শুনিব লগা হয়। কিন্তু সেই ঠাট্টা মস্কৰালৈ মন কৰি আমি যীশুখ্ৰীষ্টৰ যোগেৰে পাব পৰা অনন্ত জীৱনৰ আশীৰ্বাদ হেৰুওৱা জানো উচিত? চিন্তা কৰি চাওকচোন। 20 তেতিয়া মই উত্তৰ কৰি তেওঁবিলাকক কলো, স্বৰ্গৰ ঈশ্বৰেই আমাৰ কাম সিদ্ধ কৰিব, এই হেতুকে তেওঁৰ দাস আমি উঠি সাজিম। কিন্তু জিৰচালেমত তোমালোকৰ কোনো ভাগ কি অধিকাৰ বা কোনো সোঁৱৰণীয় চিন নাই। এৰা, নহিমিয়াই ঠিক উত্তৰ দিছে, ঈশ্বৰ আমাৰ লগত আছে, আমি তেওঁৰ সহায়তেই কাম কৰিম, গতিকে কাম সম্পূৰ্ণ হ'বই, ইয়াতকৈ আৰু কি লাগে? প্ৰিয় শ্ৰোতা, মানৱৰ পৰিত্ৰাণৰ কামটোৰ আৰম্ভণি ঈশ্বৰে কৰিলে নিজ পুত্ৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই। সেই পৰিত্ৰাণ আমি নিজে অৰ্জন কৰিব নোৱাৰোঁ, কিন্তু আমি সেই আহ্বানৰ প্ৰতি সঁহাৰি দি যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁকেই ত্ৰাণকৰ্তা বুলি মাত্ৰ গ্ৰহণ কৰি সেই পৰিত্ৰাণ বিনামূল্যে লাভ কৰিব পাৰোঁ। ঈশ্বৰেই সেই মহৎ কাৰ্যৰ আৰম্ভণি কৰিলে আৰু তেওঁই সেই কাৰ্য সম্পন্নও কৰে। আমি মাত্ৰ নিজকে তেওঁৰ হাতত সমৰ্পণহে কৰিব লাগে। আপুনি নিজকে যীশুখ্ৰীষ্টৰ প্ৰেমপূৰ্ণ হাতত শুধাই দি পৰিত্ৰাণৰ সেই আশীৰ্বাদ গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন।
আমাৰ ঠিকনা ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, জীৱন মৰুৰ মৰিচিকাবোৰ আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজিবোৰ মৰণলৈ একো ভয় নাই, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন।